এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবাৰ্গত হ'বলগীয়া G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দক্ষিণ আফ্ৰিকালৈ ৰাওনা হ'ব। বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি ব্ৰিটেইনৰ অস্ত্ৰ পৰামৰ্শদাতা সঞ্জয় ভাণ্ডাৰীৰ সৈতে জড়িত কলাধন বৈধকৰণৰ গোচৰত ৰবাৰ্ট ভাৰ্ডাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভাৰতত জন্ম লাভ কৰা মুখী নামৰ চিতাবাঘৰ 5টা পোৱালি জগা বুলি প্ৰকাশ কৰিছে। ভাৰতৰ অনুৰন্ধতী চৌধাৰী, প্ৰীতি পাৱাৰ, মীনাক্ষী হুদা আৰু নুপুৰ চেৰনে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতাৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোহান্সবাৰ্গত হ'বলগীয়া G20 সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে 3-দিনীয়া কাৰ্যসূচীৰে কাইলৈ দক্ষিণ আফ্ৰিকালৈ যাব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ অৰ্থনৈতিক সম্পৰ্কৰ সচিব সুধাকৰ ডালেলাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে 4th বাৰৰ বাবে দক্ষিণ আফ্ৰিকালৈ যাব। ইয়াৰ পূৰ্বে তেওঁ 2016 চনত দ্বিপাক্ষিক ভ্ৰমণসূচীৰে দেশখনলৈ গৈছিল। 2018 আৰু 2023 চনত ব্ৰিক্ছ সন্মিলনত অংশ লোৱাৰ বাবে শ্ৰীমোদীয়ে দেশখন ভ্ৰমণ কৰিছিল। শ্ৰীডালেলাই কয় যে প্ৰথমবাৰৰ বাবে G20 সন্মিলন আফ্ৰিকাত অনুষ্ঠিত হ'ব আৰু আফ্ৰিকাৰ উন্নয়নৰ সমস্যাসমূহক দাঙি ধৰা হ'ব। তেওঁ লগতে কয় যে G20 সন্মিলনত অংশ লোৱাৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ'ব। বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি ব্ৰিটেইনৰ অস্ত্ৰ পৰামৰ্শদাতা সঞ্জয় ভাণ্ডাৰীৰ সৈতে জড়িত কলাধন বৈধকৰণৰ গোচৰত ৰবাৰ্ট ভাৰ্ডাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে এই সন্দৰ্ভত বিশেষ কলাধন বৈধকৰণ প্ৰতিৰোধী আদালতৰ সন্মুখত অভিযোগ দাখিল কৰা হৈছে। যোৱা জুলাইত হাৰিয়ানাৰ চিকুহপুৰৰ ভূমি চুক্তিৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগ সম্পৰ্কীয় কলাধন বৈধকৰণৰ আন এটা গোচৰতো বিধি বলবৎকাৰী সঞ্চালকালয়ে ভাদ্ৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। ভাণ্ডাৰীৰ সৈতে জড়িত গোচৰত সঞ্চালকালয়ে পূৰ্বেও ভাদ্ৰাক সোজা পোছা কৰিছিল। ভাণ্ডাৰীক যোৱা জুলাইত দিল্লীৰ এখন আদালতে পলাতক অৰ্থনৈতিক অপৰাধী বুলি ঘোষণা কৰিছে। ব্ৰিটেইনৰ এখন আদালতে ভাণ্ডাৰীৰ প্ৰত্যৰ্পণৰ অনুৰোধ খাৰিজ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে আয়কৰ বিভাগৰ অভিযোগনামাৰ কথা নিজাববীয়াকৈ বিবেচনা কৰি 2017 চনৰ ফেব্ৰুৱাৰীত ভাণ্ডাৰী আৰু অন্যান্যসকলৰ বিৰুদ্ধে এটা ফৌজদাৰী গোচৰ ৰুজু কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত আফগানিস্তানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী আলহাজ নুৰুদ্দিন আজিজিক দেখা কৰে। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে সাক্ষাৎকালত তেওঁলোকে দুয়ো দেশৰ মাজৰ বাণিজ্য, যোগাযোগ আৰু জনসম্পৰ্ক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে আফগানিস্তানৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দেশৰ সমৰ্থনৰ বিষয়ে দোহাৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ব্যৱসায়িক আৰু শ্ৰমিক সংস্থাৰ প্ৰতিনিধিৰ সৈতে 10ম প্ৰাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰম মন্ত্ৰালয়ৰ সচিবৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা উপস্থিত থাকে। 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰাক বাজেট আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে 9ম প্ৰাক বাজেট আলোচনা মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অৰ্থনীতিবিদ আৰু ৰাজনৈতিক বিষয়াসকলৰ সৈতে কেইবালানিও প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFI অনুষ্ঠিত হৈছে। 8-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱ 28 নৱেম্বৰত সামৰণি পৰিব। এছিয়াৰ অন্যতম পুৰণি আৰু সন্মানীয় এই চলচ্চিত্ৰ মহোৎসৱত দেশ বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, কলাকুশলী তথা চলচ্চিত্ৰ প্ৰেমীসকলৰ আগমন হৈছে। এই মহোৎসৱত সাংস্কৃতিক বিনিময় তথা নতুন প্ৰতিভা তথা বিশ্বৰ চলচ্চিত্ৰ জগতৰ বাবে এখন মূল মঞ্চ হিচাপে পৰিগণিত হৈছে। এইবাৰৰ মহোৎসৱত দেশ বিদেশৰ 270খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱত 80খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিব। মুকলি সমাৰোহত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগান, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, তথ্য আৰু সম্প্ৰচাৰ সচিব সঞ্জয় জাজু, চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক শেখৰ কাপুৰ, অভিনেতা অনুপম খেৰ, মনোজ যোশী আদি উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰসংগত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে কয় যে ভাৰতৰ ঊৰ্ধগামী অৰ্থব্যৱস্থাৰ সময়ত এই মহোৎসৱ বিশেষ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে আজি জানিবলৈ দিছে যে ভাৰতত জন্ম লাভ কৰা মুখী নামৰ চিতাবাঘে 5টা পোৱালি জন্ম দিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযাদৱে জানিবলৈ দিছে যে বৰ্তমানৰ ইতিহাসত ভাৰতত জন্ম হোৱা চিতাবাঘে প্ৰথমবাৰৰ বাবে পোৱালি জন্ম দিছে। চিতা প্ৰকল্পৰ সাফল্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতত জন্ম হোৱা চিতাবাঘে দেশখনত এই প্ৰজাতিৰ সংৰক্ষণ, স্বাস্থ্য আৰু ভাৰতৰ পৰিৱেশত এই চিতা প্ৰজাতিয়ে এটা ইতিবাচক দিশৰ সূচনা কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশত চিতাবাঘৰ জনসংখ্যা বৃদ্ধিৰ লক্ষ্যত সাফল্য অৰ্জন কৰা হৈছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থা NIAই দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বোমা বিস্ফোৰণৰ ঘটনাৰ জড়িত থকাৰ অভিযোগত আজি 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। NIAই প্ৰকাশ কৰা মতে পাটিয়ালা হাউচ কোৰ্টৰ জিলা সত্ৰ ন্যায়াধীশৰ নিৰ্দেশ মৰ্মে 4জন অভিযুক্তক তদন্ত সংস্থাটোৱে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা জিম্মাত লৈছে। ধৃত অভিযুক্ত কেইজনৰ ভিতৰত জম্মু কাশ্মীৰৰ ডাঃ মুজাম্মিল শাকিল গনৈ, ডাঃ আদিল আহমেদ ৰাথেৰ আৰু মুফতি ইৰফানা আহমেদ ৱাগে আৰু উত্তৰ প্ৰদেশৰ ডাঃ শাহিন ছয়িদ। ইয়াকে লৈ দিল্লী বিস্ফোৰণৰ ঘটনা সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা 6লৈ বৃদ্ধি পালে। এই গোচৰৰ ষড়যন্ত্ৰ ফাদিল কৰাৰ প্ৰয়াসৰ অংশ হিচাপে পূৰ্বতে গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজনক জেৰা কৰি থকা হৈছে বুলি ৰাষ্ট্ৰীয় তদন্ত সংস্থাই প্ৰকাশ কৰিছে। বিস্ফোৰণৰ পাছতেই গৃহ মন্ত্ৰালয়ে ঘটনাটো তদন্তৰ দায়িত্ব NIAক অৰ্পণ কৰিছিল। সংস্থাটোৱে ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদী গোটৰ প্ৰতিজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ বাবে বিভিন্ন ৰাজ্যৰ আৰক্ষীৰ সৈতে লগ লাগি কাম কৰি আছে। নতুন দিল্লীত আজি ভাৰত ভূটান ৰেল সংযোগ প্ৰকল্পৰ প্ৰথমখন আঁচনি ৰূপায়ণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে এই বৈঠকত কোকৰাঝাৰৰ পৰা গেলেফু আৰু বানৰহাটৰ পৰা চামছে সংযোগী ৰেলপথ ৰূপায়ণৰ বাবে সবিশেষ আলোচনা কৰা হয়। উত্তৰৰ অতিৰিক্ত সচিব মুনু মহাবৰ আৰু ভূটানৰ আন্তঃগাঁথনি আৰু পৰিবহণ দপ্তৰৰ সচিব কৰ্মা ৱাংচুকে এই বৈঠকৰ সহ অধ্যক্ষতা কৰে। বৈঠকত ৰেল মন্ত্ৰালয়ৰ লগতে অসম আৰু পশ্চিমবংগ চৰকাৰৰ প্ৰতিনিধিও অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত বিশ্ব বক্সিং কাপ ফাইনেলত ভাৰতৰ বক্সাৰ অৰুন্ধতী চৌধাৰী, প্ৰীতি পাৱাৰ, মীনাক্ষী হুদা আৰু নুপুৰ শ্বেৰনে নিজ নিজ শাখাত বিজয় হৈ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। 70 কিলোগ্ৰাম শাখাত অৰুন্ধতী চৌধাৰীয়ে উজবেকিস্তানৰ আজিজা জকিৰভাক 5-0 পোনপটীয়া ফলাফলত পৰাস্ত কৰে। 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰে ইটালীৰ শ্বিৰিন চাৰাবিক 5-0 ফলাফলত, 48 কিলোগ্ৰামত মীনাক্ষী হুদাই উজবেকিস্তানৰ ফজিলভা ফাৰজনাক 5-0 ফলাফলত পৰাস্ত কৰে। 80 কিলোগ্ৰাম ওজন শাখাত নুপুৰ শ্বেৰনে উজবেকিস্তানৰ অল্টিনয় চুটিম বায়েভাক 5-0 ব্যৱধানত পৰাস্ত কৰি দেশৰ হৈ চতুৰ্থটো সোণৰ পদক অৰ্জন কৰে। পুৰুষ শাখাত ভাৰতে আজি 4টা ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জোহান্সবাৰ্গত হ'বলগীয়া G20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কাইলৈ দক্ষিণ আফ্ৰিকালৈ ৰাওনা হ'ব। বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি ব্ৰিটেইনৰ অস্ত্ৰ পৰামৰ্শদাতা সঞ্জয় ভাণ্ডাৰীৰ সৈতে জড়িত কলাধন বৈধকৰণৰ গোচৰত ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে ভাৰতত জন্ম লাভ কৰা মুখী নামৰ চিতাবাঘৰ 5টা পোৱালি জগা বুলি প্ৰকাশ কৰিছে। আৰু ভাৰতৰ অৰুন্ধতী চৌধাৰী, প্ৰীতি পাৱাৰ, মীনাক্ষী খুটা আৰু নুপুৰ চেৰণে বিশ্ব বক্সিং কাপ ফাইনেল প্ৰতিযোগিতাৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।